এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত। গুৱাহাটীৰ বৰাগাঁৱত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ। অসমত 2,50,000 কোটি টকা বিনিয়োগৰ বাবে আজি ৰাজ্য চৰকাৰ আৰু বিনিয়োগকাৰীৰ মাজত বুজাবুজিৰ চুক্তি। আৰু ৰন্ধন গেছ আৰু অন্যান্য ইন্ধন পৰ্যাপ্ত পৰিমাণে মজুত থকাটো নিশ্চিত কৰিবলৈ ৰাজ্যৰ মুখ্য সচিব পৰ্যায়ত সমিতি গঠন। এতিয়া শুনক বিতং বাতৰি। বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকাল চলাই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী সাংসদসকলে বিভিন্ন বিষয়লৈ শ্লোগান দিবলৈ আৰম্ভ কৰে। অধ্যক্ষগৰাকীয়ে প্ৰশ্নকালক অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি সকলোকে প্ৰশ্নকাল চলাই নিয়াত সহযোগ কৰিবলৈ আহ্বান জনায়। ইয়াৰ পাছতো বিৰোধী পক্ষৰ সদস্যসকলে অধ্যক্ষৰ আহ্বানৰ প্ৰতি সঁহাৰি নজনোৱাত সদনৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ঘোষণা কৰা হয়। বিৰোধী পক্ষৰ সদস্যসকলে অধ্যক্ষৰ বিৰুদ্ধে অনা বহিষ্কাৰৰ প্ৰস্তাৱ কালি ধ্বনিভোটৰ জৰিয়তে খণ্ডন কৰাৰ পাছত আজি শ্ৰীবিৰলাই অধ্যক্ষ হিচাপে সদনৰ কাম কাজ পৰিচালনা কৰিছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আজি বৰাগাঁৱত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰীসকললৈ প্ৰাৰম্ভিক মূলধনৰ চেক বিতৰণ কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে মহিলাসকলক স্বাৱলম্বিতা অৰ্জনৰ ক্ষেত্ৰত এই মূলধনে সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। এই পৰ্যন্ত ৰাজ্যৰ 118টা সমষ্টিত 29,28,844গৰাকী মহিলাই 10,000 টকাকৈ লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে অসমত 32 লাখ মহিলাক নিজৰ ব্যৱসায় বা আন বাণিজ্যিক এক্টিভিটি বা কাৰ্যসূচী আৰম্ভ কৰিবলৈ 10,000 টকাকৈ প্ৰথম কিস্তিৰ ধন আমি আগবঢ়াইছিল। অসমৰ 118টা সমষ্টিত আমি এই পুঁজি বিতৰণ কৰিলো। গোৱালপাৰা, পূব আৰু সোণাই সমষ্টিতো আমি মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। 32 লাখ মহিলাৰ বিপৰীতে এই পৰ্যন্ত আমি 29,28,844গৰাকী মহিলালৈ আমি 10,000 টকাকৈ আগবঢ়ালো। মহিলাসকলৰ বেংক একাউণ্টতো জমা হৈছে।
ইপিনে ৰাজ্য চৰকাৰৰ 1,00,000 নিযুক্তিৰ অংশ হিচাপে আজি পুনৰ 5,754গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰীয়ে নতুনকৈ চাকৰি লাভ কৰাসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে। এই অনুষ্ঠানত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ 4,500গৰাকী শিক্ষকক আৰু চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 4গৰাকী অধ্যক্ষক নিযুক্তি দিয়া হয়। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকে। উল্লেখযোগ্য যে যোৱা 4 মাৰ্চ পৰ্যন্ত বৰ্তমানৰ চৰকাৰখনে 1,58,669গৰাকী প্ৰাৰ্থীক নিযুক্তি দিছে। ইপিনে এডভান্টেজ আছামৰ দ্বিতীয় পৰ্যায়ত প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ বাস্তৱৰূপ দিয়াৰ উদ্দেশ্যে অসম চৰকাৰ আৰু বিনিয়োগকাৰীৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব। গুৱাহাটীৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিয়লি 4 বজাত আয়োজিত অনুষ্ঠানত মুঠ 2,50,000 কোটি টকাৰ বিনিয়োগৰ বাবে স্বাক্ষৰ কৰা হ'ব। ব্যক্তিগত ক্ষেত্ৰভিত্তিক 1,40,000 কোটি, আন্তঃগাঁথনি ক্ষেত্ৰভিত্তিক 54,000 কোটি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ 63,000 কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ৰাজ্যসমূহত ৰন্ধন গেছ আৰু অন্যান্য ইন্ধন পৰ্যাপ্ত পৰিমাণে মজুত থকাটো নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ মুখ্য সচিব পৰ্যায়ত উচ্চ ক্ষমতাসম্পন্ন একোখন সমিতি গঠন কৰি দিছে। কালি কেন্দ্ৰীয় গৃহ সচিব, ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানসকলৰ এখন ভাৰ্চুৱেল বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হয়। এই সমিতিসমূহে ইন্ধনৰ যোগান শৃংখলা সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব। মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত উৰা বাতৰি আৰু ভ্ৰান্ত তথ্যৰ দ্বাৰা পৰিচালিত হৈ জনসাধাৰণে যাতে আগতীয়াকৈ অধিক পৰিমাণে ৰন্ধন গেছৰ চিলিণ্ডাৰ নাইবা অন্য ইন্ধন মজুত কৰাৰ চেষ্টা নকৰে সেই সন্দৰ্ভতো সমিতিখনে দৃষ্টি ৰাখিব। এনেধৰণৰ উৰা বাতৰি ধৰা পেলোৱা আৰু ভ্ৰান্ত তথ্য দূৰ কৰাৰ বাবে সংবাদ মাধ্যম নিৰীক্ষণ সমিতি এখনো গঠন কৰা হৈছে। তদুপৰি বিধি বলবৎকাৰী সংস্থাসমূহক ইন্ধনৰ সংকট হ'ব বুলি জনসাধাৰণৰ মাজত আশংকাৰ সৃষ্টি কৰিব খোজা যিকোনো ব্যক্তি নাইবা সংস্থাৰ বিৰুদ্ধে কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই ব্যৱস্থাৰ অংশ হিচাপে গ্ৰাহকক এটা চিলিণ্ডাৰ ক্ৰয় কৰা 25 দিন পিছতহে আন এটা চিলিণ্ডাৰ যোগান ধৰা হ'ব। স্বাস্থ্য প্রতিষ্ঠান, শিক্ষা প্রতিষ্ঠান আর পরিয়ালসমূহক রন্ধন গ্যাস যোগানোর ক্ষেত্রে অগ্রাধিকার দিয়া হব বলে বৈঠকত কোৱা হৈছে। কালিৰে বৈঠকত রাজ্যের মুখ্য সচিব ডক্টর রবি কুটা আর আরক্ষী সঞ্চালক প্রধান হরমিত সিংয়ে অংশগ্রহণ করে। বৈঠকত খাদ্য আর অসামরিক যোগান বিভাগের বিষয়ার বিপণন কোম্পানিসমূহের প্রতিনিধি উপস্থিত থাকে। বৈঠকত অংশ লৈ ভারতীয় তেল নিগম লিমিটেডর রাজ্যিক পর্যায়ের সমন্বয়কে পর্যাপ্ত পরিমাণে রন্ধন গ্যাস মজুদ আছে বলে উল্লেখ করে। তেও কয় যে স্থানীয় শোধনাগার সমূহে রাজ্যের রন্ধন গ্যাসের চাহিদা 30% পূরণ করব পারে আর উৎপাদন বৃদ্ধি করে যোগান নিশ্চিত করবলে নির্দেশ দিয়া হয়েছে। জনসাধারণের সুবিধার বাবে ভারতীয় তেল নিগম লিমিটেডে রন্ধন গ্যাসের যোগান সম্পর্ক থাকা যিকোনো আশঙ্কা দূর করবরাক 1800-233-3555 এই টোল ফ্রি নম্বর মুক্তি করেছে। রাজ্য সরকারে ইন্ধনের পর্যাপ্ততা সন্দর্ভত সূক্ষ্ম দৃষ্টি রাখিছে আর পর্যাপ্ত যোগান নিশ্চিত করবলে সংশ্লিষ্ট সকলক নির্দেশ দিছে। আপনাদের বাতৰি শুনিছে আকাশবাণীর পৰা। অসমৰ জিআই টেগযুক্ত জহা চাউল বিদেশলৈ ৰপ্তানিৰ ব্যৱস্থা কৰা হৈছে। আজি খানাপাৰাৰ কৃষি ভৱনৰ পৰা কৃষিমন্ত্ৰী অতুল বৰাই এই ৰপ্তানি কাৰ্যৰ শুভাৰম্ভ কৰিব। উল্লেখযোগ্য যে অসমৰ পৰা প্ৰায় 25 মেট্ৰিক টন জহা চাউল প্ৰথমবাৰৰ বাবে ব্ৰিটেইন আৰু ইটালীলৈ ৰপ্তানি কৰা হ'ব। বিশ্বৰ বিভিন্ন প্ৰান্তলৈ অসমৰ কৃষি সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত এই পদক্ষেপ মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব বুলি আশা কৰা হৈছে। সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত আজি নাহৰকটীয়া বিধানসভা সমষ্টিৰ 260খন বিদ্যালয়ত 2026-27 শিক্ষাবৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হয়। বিধায়ক তৰংগ গগৈয়ে এই অনুষ্ঠানতে বিশেষভাৱে সক্ষম কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীৰ মাজত হুইল চেয়াৰ আৰু শ্ৰৱণ যন্ত্ৰ প্ৰদান কৰে। এনেধৰণৰ পদক্ষেপে শিক্ষাৰ ক্ষেত্ৰত সকলো ছাত্ৰ ছাত্ৰীকে সমান সুযোগ প্ৰদান কৰাত সহায়ক হ'ব বুলি বিধায়কগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে উন্নত শিক্ষাৰ প্ৰসাৰ আৰু ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত চৰকাৰৰ এনে কল্যাণমূলক আঁচনিসমূহে তেওঁলোকক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মিচিং জাতীয় সংগঠনসমূহৰ দীৰ্ঘদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ অধিসূচনা অনুসৰি মিচিং স্বায়ত্তশাসিত পৰিষদৰ 5টা নতুন পৰিষদীয় সমষ্টি অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰে 39 নম্বৰ ঘুনাহতী পৰিষদীয় সমষ্টিটো কালি আনুষ্ঠানিকভাৱে স্বতন্ত্ৰ পৰিষদীয় সমষ্টিৰূপে ঘোষণা কৰা হয়। নৱগঠিত নাওবৈচা সমষ্টিৰ অন্তৰ্গত সোৱণশিৰি পঞ্চায়তৰ কামান চাপৰিত এই উপলক্ষে আয়োজিত এখন সভাত বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কৈছে যে অসম আৰু অৰুণাচলৰ মাজৰ আন্তঃৰাজ্যিক সীমাৰ জৰীপ অব্যাহত আছে আৰু কিছুমান ঠাইত সীমা নিৰ্ধাৰণ কৰা হৈছে। কেইবাদশকজোৰা সীমা বিবাদ নিষ্পত্তি কৰাৰ অংশ হিচাপে দুয়োখন ৰাজ্যৰ মাজৰ সীমাৰ প্ৰথমটো স্তম্ভ নিৰ্মাণ কৰা হৈছে। অৰুণাচল প্ৰদেশৰ পাক্কে কেচাং জিলাৰ সীমান্তত প্ৰথমটো আন্তঃৰাজ্যিক সীমাৰ স্তম্ভ নিৰ্মাণ কৰা হৈছে। শ্ৰীখাণ্ডুৱে কয় যে নামচাই ঘোষণাপত্ৰ আৰু ইয়াৰ অধীনৰ কিছুমান সিদ্ধান্তৰ অধীনত দুয়োখন ৰাজ্যৰ মাজৰ সীমা নিৰ্ধাৰণৰ কাম অব্যাহত আছে। নলবাৰী চহৰৰ মাজমজিয়াৰ পোষ্ট অফিচ চকত নতুনকৈ নিৰ্মাণ কৰা ক্লক টাৱাৰটো যোৱা নিশা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উদ্বোধন কৰে। এই ক্লক টাৱাৰটোৱে নগৰখনৰ সৌন্দৰ্য বৃদ্ধি কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। মন্ত্ৰী বৰুৱাই নলবাৰী পুৰণি চক্ৰ বিষয়া কাৰ্যালয়ৰ স্থানত নিৰ্মাণ হ'বলগীয়া ঐতিহ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে পুৰণি ৰাজচক্ৰৰ বিষয়াৰ কাম কাজসমূহ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়লৈ স্থানান্তৰ কৰাৰ পাছত ব্ৰিটিছৰ দিনৰে এই পুৰণি ঘৰটোক ঐতিহ্য কেন্দ্ৰ হিচাপে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত। গুৱাহাটীৰ বৰাগাঁৱত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ। অসমত 2,50,000 কোটি টকা বিনিয়োগৰ বাবে আজি ৰাজ্য চৰকাৰ আৰু বিনিয়োগকাৰীৰ মাজত বুজাবুজিৰ চুক্তি। আৰু ৰন্ধন গেছ আৰু অন্যান্য ইন্ধন পৰ্যাপ্ত পৰিমাণে মজুত থকাটো নিশ্চিত কৰিবলৈ ৰাজ্যৰ মুখ্য সচিব পৰ্যায়ত সমিতি গঠন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি দুপৰীয়া 1:40 বজাত।